দ্বিতীয় চমুৱেল বাৰ অধ্যায়। তাৰ পাছত জিহুৱাই ডাউদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ ডাউদৰ ওচৰলৈ আহি ক'লে, এখন নগৰত দুজন মানুহ আছিল, এজন ধনবান আৰু আনজন দৰিদ্ৰ। সেই ধনবানজনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল, কিন্তু সেই দৰিদ্ৰজনৰ এজনী সৰু চেউৰী মেৰ পোৱালীৰ বাহিৰে আৰু একোৱে নাছিল, যিটোক তেওঁ কিনি লৈ খুৱাই বুৱাই পুহি ৰাখিছিল। সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁ ল'ৰা ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল। তাই তেওঁ খোৱা বস্তুকে খায়, তেওঁ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল, আৰু তাই তেওঁ এজনী জীয়েকৰ নিচিনা আছিল। এদিন সেই ধনবানজনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে। তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালীটোকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে। তাতে ডায়ুদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক'লে, জিহুৱাৰ জীৱনৰ শপত, যিজন মানুহে সেই কাম কৰিলে তেওঁ মৃত্যু পোৱাৰ যোগ্য, কিয়নো দৰিদ্ৰজনৰ প্ৰতি তেওঁ কোনো দয়া নাথাকিল। সেইকাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালীৰ সলনি তেওঁ চাৰিগুণ উভতাই দিব লাগিব। তেতিয়া নাথনে ডায়ুদক ক'লে, তুমিয়ে সেই মানুহজন, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, ময়ে তোমাক ইজৰাইলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ। মই তোমাক তোমাৰ প্ৰভুৰ গৃহ আৰু প্ৰভুৰ পত্নীসকলক তোমাৰ বাহুত দিলোঁ, আৰু ইজৰাইল ও জিহুদাৰ বংশ তোমাক দিলোঁ। যদি সেয়ে অলপ হোৱা হ'লে মই তোমাক আৰু অধিক বস্তু দিলোঁহেঁতেন। তেনেহ'লে তুমি কিয় জিহুৱাৰ বাক্য তুচ্ছ কৰি তেওঁ সাক্ষাতে কু আচৰণ কৰিলা? তুমি হিত্তিয়া উৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা, আৰু তেওঁ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা। অমুনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই উৰিয়াক বধ কৰালা। এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব, কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তিয়া উৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা। জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমংগল উৎপন্ন কৰিম, আৰু তোমাৰ নিজ চকুৰ আগতেই তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম, তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব, কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ'লে সকলো ইজৰাইলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম। তেতিয়া ডায়ুদে নাথনক ক'লে, মই জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ। তাতে নাথনে ডায়ুদক উত্তৰ দি ক'লে, কিন্তু জিহুৱাই তোমাৰ পাপ দূৰ কৰিলে, তোমাক আৰু বধ কৰা নহ'ব, কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই জিহুৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি পৎসয় দিলা। এই হেতুকে তোমাৰ ঔৰসত জন্মা ল'ৰাটি নিশ্চয় মৰিব। তেতিয়া নাথন নিজৰ ঘৰলৈ গুচি গ'ল। পাছত জিহুৱাই উৰিয়াৰ ভাইজাৰ জন্ম দিয়া ডায়ুদৰ পুততিক আঘাত কৰিলে, তাতে সি অতিশয় নৰিয়াত পৰিল। তেতিয়া ডায়ুদে ল'ৰাৰ বাবে জিহুৱাৰ আগত কাবৌ কাকুতি কৰি প্ৰাৰ্থনা কৰিলে, লঘোণ দিলে আৰু ভিতৰত সোমাই উৰে ৰাতি মাটিত পৰি থাকিল। তেতিয়া তেওঁ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ'ল, কিন্তু তেওঁ উঠিবলৈ সন্মত নহ'ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে। পাছত সপ্তম দিনা ল'ৰাটি মৃত্যু হ'ল। তাতে ল'ৰাটিৰ মৃত্যু হোৱাৰ কথা ডায়ুদৰ আগত ক'বলৈ তেওঁ ডাকবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক'লে, চোৱা, ল'ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাটো তেওঁ আমাৰ কথাবোৰ শুনা নাপালে, এতিয়া ল'ৰাটি মৃত্যু হ'ল বুলি কেনেকৈ তেওঁক ক'ম? আৰু যদি কওঁ তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি? কিন্তু ডাকবোৰে ইটোৱে সিটোৱে ফুচফুচাই কথা পাতি থকা দেখি ল'ৰাটিৰ মৃত্যু হ'ল বুলি ডায়ুদে বুজি পালে। তেওঁ ডাকবোৰক সুধিলে, ল'ৰাটি মৃত্যু হ'ল নেকি? তাতে তেওঁলোকে ক'লে, হয়, ল'ৰাটি ঢুকাল। তেতিয়া ডায়ুদে মাটিৰ পৰা উঠি গা ধুলে, গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই জিহুৱাৰ গৃহলৈ গ'ল আৰু তাতে তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত তেওঁ নিজৰ গৃহলৈ গ'ল। যেতিয়া তেওঁ আজ্ঞা দিলে, তেওঁলোকে তেওঁৰ আগত আহাৰ দিলে আৰু তেওঁ ভোজন কৰিলে। তেতিয়া তেওঁৰ ডাকবোৰে তেওঁক ক'লে, আপুনি এনে ব্যৱহাৰ কিয় কৰিছে? ল'ৰাটি জীয়াই থাকোঁতে আপুনি তাৰ বাবে লঘোণ দি ক্ৰদন কৰিছিল, কিন্তু এতিয়া ল'ৰাটি মৃত্যু হোৱাত আপুনি উঠি ভোজন কৰিলে। তাতে তেওঁ ক'লে, ল'ৰাটি জীয়াই থাকোঁতে মই লঘোণ দি ক্ৰদন কৰিছিলোঁ কাৰণ মই ভাবিছিলোঁ, কোনে জানে যে ল'ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি জিহুৱাই মোলৈ কৃপা কৰিব, কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোণ দিম? মই জানো তাক উভতাই আনিব পাৰিম, মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভতি নাহিব। পাছে ডায়ুদে নিজ পত্নী বেথশেবাক সান্তনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে। তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। জিহুৱাই তাক প্ৰেম কৰিলে, গতিকে তেওঁৰ নাথন ভাওবাদীক পঠিয়াই জিহুৱাৰ কাৰণে তাৰ নাম জিদি দিয়া ৰাখিলে। তেতিয়া জোৱাবে অমুনৰ সন্তানসকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুৰ্গ অধিকাৰ কৰি ল'লে। তেতিয়া জোৱাবে ডায়ুদৰ ওচৰলৈ দূত পঠিয়াই কোৱালে বোলে, মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি পানী যোগান ধৰা ঠাইখন আটক কৰিলোঁ। এতিয়া আপুনি অৱশিষ্ট সৈন্যসকলক গোটাই লৈ নগৰৰ বিৰুদ্ধে চাৱনি পাতি তাক লওকহি, নহ'লে মই হাত কৰি ল'লে নগৰখন মোৰ নামেৰে প্ৰখ্যাত হ'ব। তাতে ডায়ুদে আটাই সৈন্যক গোটাই ৰব্বালৈ গৈ তাৰ বিৰুদ্ধে যুদ্ধ কৰি তাক ল'লে আৰু তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা ৰাজমুকুটি ল'লে। তাৰ সোণৰ পৰিমাণ 1 কিকৰ আছিল আৰু তাত অনেক বহুমূল্য মণি আছিল। ৰাজমুকুটি ডায়ুদৰ মূৰত দিয়া হ'ল। তেওঁ সেই নগৰৰ পৰা অধিক লুটদ্ৰব্য উলিয়াই আনিলে। ডায়ুদে সেই নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনি তেওঁলোকক কৰত লোহাৰ মৈ ও কোঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰালে আৰু তেওঁলোকক ইটা পোৰা ভাটিৰ কামতো লগোৱালে। তেওঁ অমুনৰ আটাই নগৰত থকা লোকসকলক এইদৰে কামত লগালে। তাৰ পাছত ডায়ুদ আৰু তেওঁ সকলো সৈন্য জেৰুচালেমলৈ উভতি আহিল।